Iya, Akashwani Guwahati. বাতৰি কৰিছো দীক্ষিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 84 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ভাৰতীয় সেনাই কান্ধৰ পৰা নিক্ষেপ কৰিব পৰা থলুৱাভাৱে বিকশিত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ প্ৰণালীৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। বিদেশ মন্ত্ৰালয়ে ইজৰাইল আৰু ইৰাণৰ মাজৰ বৰ্ধিত উত্তেজনাক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 84 জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱন চৌহদত থকা আম্বেদকাৰৰ মূৰ্তিত পুষ্পাৰ্ঘ নিবেদন কৰে। ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ডঃ বি আৰ আম্বেদকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুই তেওঁৰ বাৰ্তাত কয় যে সামাজিক পৰিৱৰ্তনৰ সূতা আৰু মুহুমুখী ব্যক্তিত্বৰ ধনী বাবা চাহেব আম্বেদকাৰে এগৰাকী ন্যায়বিদ, শিক্ষাবিদ, অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা হিচাপে অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কয় যে সাংবিধানিক ব্যৱস্থাৰ প্ৰতি তেওঁৰ বিশ্বাস আজিও ভাৰতীয় গণতন্ত্ৰ আৰু সুশাসনৰ ভেটিৰূপে পৰিগণিত হৈ আছে। ডঃ আম্বেদকাৰে সমতাপূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু গোটেই জীৱন ধৰি দলিতসকলৰ উন্নয়ন হকে সংঘৰ্ষ কৰিছিল বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ডঃ আম্বেদকাৰৰ আদৰ্শৰাজি গ্ৰহণ কৰি দেশৰ সৰ্বাত্মক উন্নয়নৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে নিজৰ বাৰ্তাত কয় যে ভাৰতবৰ্ষৰ মহান সন্তান ডঃ আম্বেদকাৰ অকল ভাৰতীয় সংবিধানৰ প্ৰণেতাই নাছিল, বৰং সামাজিক ন্যায়ৰো সমৰ্থক আছিল। তেওঁ কয় যে সামাজিক বৈষম্য, অসমতা দূৰ কৰাৰ বাবে আম্বেদকাৰে চলোৱা অক্লান্ত প্ৰচেষ্টাই প্ৰজন্ম প্ৰজন্ম ধৰি জনসাধাৰণক অনুপ্ৰেৰণা যোগাই যাব। আম্বেদকাৰে আইনৰ শাসন, জনসাধাৰণৰ স্বতন্ত্ৰতা, লিংগ সমতা আৰু উপান্ত শ্ৰেণীসমূহৰ সবলীকৰণৰ প্ৰসাৰত সহায়ক হোৱা সাংবিধানিক পৰিকাঠামোৰ জৰিয়তে এখন সমতাবাদী ভাৰতবৰ্ষ গঢ়াৰ বাবে সামাজিক পৰিৱৰ্তনৰ নেতৃত্ব বহন কৰিছিল বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ডঃ আম্বেদকাৰৰ আদৰ্শৰাজি অনুসৰণ কৰিবলৈ আৰু নেতাগৰাকীৰ ন্যায় আৰু সমতাপূৰ্ণ সমাজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰিবলৈ জনসাধাৰণ আহান জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত কয় যে ডঃ আম্বেদকাৰৰ দৃষ্টিভংগী প্ৰসাৰৰ বাবে নতুন ভাৰতৰ প্ৰতিচ্ছবি পূৰ্বৰ তুলনাত সুকীয়া হৈছে। তেওঁ কয় যে আম্বেদকাৰৰ দৃষ্টিভংগীয়ে দেশৰ উন্নয়নৰ বাবে অনুপ্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছে। মেক ইন ইণ্ডিয়া, স্মাৰ্ট চিটি, মিছন মুদ্ৰা যোজনা, ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ষ্টেণ্ডআপ ইণ্ডিয়াকে ধৰি বৰ্তমানৰ কেইবাটাও উদ্যমে আম্বেদকাৰৰ সৰ্বাত্মক উন্নয়নৰ দৃষ্টিভংগী আগুৱাই নিছে আৰু দেশৰ যুৱ উদ্ভাৱক আৰু উদ্যমীসকলক উৎসাহ যোগাইছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ উপস্থিতিত আজি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই ইস্তাহাৰ জাৰি কৰা হয়। ইস্তাহাৰত দলে উমৈহতীয়া দেৱানী বিধি, এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন আৰু একক নিৰ্বাচন তালিকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলে লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী 5 বছৰৰ বাবে বিনামূলীয়া ৰেচন যোগান ব্যৱস্থা অব্যাহত ৰখাৰ বাবে, জ্যেষ্ঠ নাগৰিকসকলক সামৰি লোৱাৰ বাবে আয়ুষ্মান ভাৰত যোজনাৰ সম্প্ৰসাৰণ প্ৰতিশ্ৰুতি দিছে। সংকল্প পত্ৰত সবলীকৰণৰ জৰিয়তে 3 কোটি মহিলাক লাখপতি বাধ্যৰূপে গঢ়ি তোলা আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰে বিদ্যুৎ মাচুল শূন্য কৰাৰ প্ৰতিশ্ৰুতিৰে ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দলে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থা আৰু নিৰ্মাণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে। নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে দেশৰ প্ৰথম মানৱ মহাকাশ অভিযান গগনযান উৎক্ষেপণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দলে লগতে ভাৰতীয় মহাকাশ কেন্দ্ৰ বি এছ এ স্থাপন কৰা আৰু দেশৰ বাবে দ্বিতীয় উৎক্ষেপণ চৌহদ কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দেশক সকলো ধৰণৰ বতৰৰ বাবে সাজু কৰি তোলা আৰু জলবায়ুৰ দিশৰ পৰা ষ্টাৰ্ট স্মার্ট ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে মৌচম নামৰ ৰাষ্ট্ৰীয় বায়ুমণ্ডলীয় অভিযান আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখা সন্দৰ্ভত বিজেপিয়ে কৈছে যে দলে অশান্ত এলেকাসমূহৰ বিষয়সমূহ দূৰ কৰাৰ বাবে আৰু পৰ্যায়ক্ৰমে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিব। দলে লগতে নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ আন্তঃৰাজ্যিক সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইস্তাহাৰ মুকলি কৰাৰ পাছত দলৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংকল্প পত্ৰই উন্নত ৰাষ্ট্ৰৰ চাৰিটা শক্তিশালী স্তম্ভ যুৱ প্ৰজন্ম, মহিলা, খেতিয়ক আৰু দৰিদ্ৰসকলক সবল কৰি তোলাত সহায় কৰিব। তেওঁ কয় যে সংকল্প পত্ৰত মৰ্যাদাপূৰ্ণ জীৱন আৰু গুণগত জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দলে জ্যেষ্ঠ নাগৰিক আৰু দ্বিতীয় লিংগৰ লোকসকলক আয়ুষ্মান ভাৰত যোজনাৰ আওতালৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহৰ বাবে নগৰীকৰণ এটা প্ৰত্যাহ্বান আছিল, কিন্তু বিজেপিৰ বাবে ই এটা সুযোগ, কাৰণ ইয়াৰ ফলত মহানগৰসমূহৰ সমীপত নতুন চহৰ গঢ়ি উঠিব। তেওঁ লগতে কয় যে বিজেপিয়ে কেতিয়াও দেশৰ স্বাৰ্থৰ হকে ডাঙৰ আৰু কঠিন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। শ্ৰোতাসকলে বাতৰি শুনি আছে আকাশবাণী গুৱাহাটীৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO আৰু ভাৰতীয় সেনাই কান্ধৰ পৰা নিক্ষেপ কৰিব পৰা থলুৱাভাৱে বিকশিত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ প্ৰণালীৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। ৰাজস্থানৰ পোখৰাণ ফায়াৰিং ৰেঞ্জত কালি এই পৰীক্ষা সম্পন্ন কৰা হয়। টেংক বিধ্বংসী এই ক্ষেপণাস্ত্ৰ নিশা আৰু দিন যিকোনো সময়ত ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ সহায়ত অত্যাধুনিক যুদ্ধ টেংক ধবংস কৰিব পাৰে। ক্ষেপণাস্ত্ৰ প্ৰণালীবিধৰ সফল পৰীক্ষণৰ বাবে DRDO আৰু সেনা বাহিনীক অভিনন্দন জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক অত্যাধুনিক প্ৰযুক্তি আধাৰিত প্ৰণালীৰ বিকাশৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। বিদেশ মন্ত্ৰালয়ে ইজৰাইল আৰু ইৰাণৰ মাজৰ বৰ্ধিত উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইজৰাইল আৰু ইৰাণৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তাৰ বাবে ভাবুকি কঢ়িয়াই অনাৰ বাবে দেশখন গুৰুতৰভাৱে উদ্বিগ্ন বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে তেওঁলোকে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। অঞ্চলটোৰ দূতাবাসসমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। তাৎক্ষণিকভাৱে ডি এস্কেলেচনৰ আহান জনাই মন্ত্ৰালয়ে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি দুয়োখন ৰাষ্ট্ৰ হিংসাৰ পৰা আঁতৰি কূটনীতিৰ পথলৈ ঘূৰি আহিবলৈ আহান জনায়। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে সমৰ্থন বিচাৰি জনসাধাৰণৰ কাষ চাপিছে। ভিন ভিন দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ বিভিন্ন স্থানত নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্বত অংশগ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সংসদীয় সমষ্টিৰ সমান্তৰালভাৱে ছিকিমৰ 32খন, অৰুণাচল প্ৰদেশৰ 60খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা সময়সূচীৰে কৰ্ণাটকলৈ যাব। তেওঁ বিয়লিৰ ভাগত মহীশূৰত এখন নিৰ্বাচনী সভাত ভাষণ দিব আৰু মাংগালোৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। মহীশূৰৰ নিৰ্বাচনী সভাত মহীশূৰ, চামাৰাজানগৰ, মণ্ডিয়া আৰু হাছান সংসদীয় সমষ্টিৰ দলীয় কৰ্মীসকলে ভাগ ল'ব। শ্ৰীমোদীয়ে আজি মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী সভাতো অংশ ল'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। কলকাতা নাইট ৰাইডাৰ্ছে বিয়লি 3:30 বজাত কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ BR আম্বেদকাৰৰ 136খণ্ড জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ভাৰতীয় সেনাই কান্ধৰ পৰা নিক্ষেপ কৰিব পৰা থলুৱাভাৱে বিকশিত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ প্ৰণালীৰ সফলতাৰে সম্পূৰ্ণ কৰিছে। বিদেশ মন্ত্ৰালয়ে ইজৰাইল আৰু ইৰাণৰ মাজৰ বৰ্ধিত উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ নাইট ৰাইডাৰ্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।